والذين آمنوا وعملوا الصالحات سندخلهم جنات تجري من تحتها الأنهار خالدين فيها أبدا وعد الله حقا ومن أصدق من الله قيلا
আৰু যিসকলে ইমান আনিছে আৰু নেক আমল কৰিছে অনতপলমে আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম যাৰ তলত নিজৰ সম প্ৰবাহিত থাকিব তাত তেওঁলোক চিৰস্থায়ী হ'ব আল্লাহৰ প্ৰতিশ্ৰুতি সত্য কথাত আল্লাহতকৈ অধিক সত্যবাদী আৰু কোন হ'ব পাৰে